সুপার হিট 93.5 রেড এফএম মর্নিং নম্বৰ 1 লৈ মনোবিশ আৰু আজি মর্নিং নম্বৰ 1ত এই মুহূৰ্তত মোৰ সৈতে আছে ডক্টৰ বিকাশ ৰায় দাস আৰু ডক্টৰ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ ফেষ্টিভেলছ আৰু তেনেস্থলত যথেষ্ট খোৱা বোৱা কৰা হয় ইটছ অল এবাউট ফুড ফিজ গতিকে তাৰ মাজতে বহুতো অসুবিধাৰ সন্মুখীন হয় বহুতো লোক সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম
এইটো খুব ভাল প্ৰশ্ন প্ৰথম কথা হ'ল যে এই গোটেই সময়ছোৱাত ইয়াত বহুত হলিডেইজ আছে আৰু হলিডেইজ মানে বা ফেষ্টিভেলছ মানে মোৰ এলকহল মোৰ বিনছ ড্ৰিংকিং চ' এই এলকহল the binge drinking can cause more heart attacks so even worldwide eto dekha goise je ei samoyswat mane december onwards 5% increase hoye jay heart attack or so moi ekane je blog shutai khuni ase amar onusthano ma kobo khuise je apnake binge drinking nokoribo hetu actually is very very harmful to the body
gorike khunile ki kole dr bikash rai das ase apnaloke definitely follow korok aru ami to etai kotha kom alcohol and smoking is injurious to health gorike stay away from it 93.5 red fm bajate raho